জিৰিমিয়া 28 অধ্যায় মিছা ভাববাদী হননিয়াৰ দণ্ড। পাছত সেই বছৰত যিহুদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ কালৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত যিহুৱাৰ গৃহত পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিউন নিবাসী অৰ্জুৰৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক'লে, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, মই বাবিলৰ ৰজাৰ যুঁৱলি ভাঙিলোঁ। এই ঠাইৰ পৰা বাবিলৰ ৰজা নবুখদনেচৰে বাবিললৈ লৈ যোৱা জিহুৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰাই এই ঠাইলৈ আনিম। আৰু জিহুৱাই কৈছে, মই জিহুৱাকিমৰ পুত্ৰ যিহুদাৰ ৰজা জকনিয়াক বাবিললৈ বন্দী কৰি নিয়া যিহুদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰাই আনিম, কিয়নো মই বাবিলৰ ৰজাৰ যুঁৱলি ভাঙিম। তেতিয়া জিৰিমিয়া ভাববাদীয়ে জিহুৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক'লে। জিৰিমিয়া ভাববাদীয়ে এই কথা ক'লে, আমেন, জিহুৱাই তাকেই কৰক। বাবিলৰ পৰা এই ঠাইলৈ জিহুৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰাই আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ জিহুৱাই সিদ্ধ কৰক। তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ তাক শুনা। মোৰ আৰু তোমাৰ আগেৰে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমংগল আৰু মহামাৰী হ'ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল। যি ভাববাদীয়ে শান্তি হ'ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে জিহুৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব। পাছত হননিয়া ভাববাদীয়ে জিৰিমিয়াৰ ভাববাদীৰ ডিঙিৰ পৰা যুঁৱলিখন হুলুকাই ভাঙি পেলালে। আৰু হনানিয়াই আটাই প্ৰজাসকলৰ আগত ক'লে, জিহুৱাই এই কথা কৈছে, সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবুখদনেচৰৰ যুঁৱলি এইদৰে ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম। তেতিয়া জিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ'ল। পাছত হনানিয়া ভাববাদীয়ে জিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুঁৱলিখন ভাঙি গুচোৱাৰ পাছত জিহুৱাৰ বাক্য জিৰিমিয়ালৈ আহিল বোলে, তুমি গৈ হনানিয়াক কোৱা, জিহুৱাই এই কথা কৈছে, তুমি কাঠৰ যুঁৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুঁৱলি যুগুত কৰিব লাগে, কিয়নো ইজৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, বাবিলৰ নবুখদনেচৰ ৰজাৰ বন্দী কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুঁৱলি লগালোঁ, তাতে তেওঁলোকে তেওঁৰ বন্দী কাম কৰিব, আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ। পাছত জিৰিমিয়া ভাববাদীয়ে হনানিয়া ভাববাদীক ক'লে, হেই হনানিয়া, শুনা, জিহুৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাৰে বিশ্বাস কৰাইছা। এই হেতুকে জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰিম, তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি জিহুৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক'লা। আৰু হনানিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।